চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
যিসু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো। আজি মোৰ জীৱন
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাব খুজিছোঁ আমাৰ এই অনুষ্ঠান শুনি থকাৰ কাৰণে। এই ভক্তিবচন অনুষ্ঠান আপোনালোকৰ বাবে। এই অনুষ্ঠানত আমি ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰোঁ। বাইবেল ঈশ্বৰৰ বাক্য। বাইবেলত ইয়াক দুধৰীয়া চোকাতৰোৱাল বুলি কোৱা হৈছে। এই চোকাতৰোৱালে আমাৰ অন্তৰ ভেদ কৰি আমাৰ আন্তৰিক অৱস্থা উদঙাই দেখুৱায়। আমাৰ প্ৰকৃত আত্মিক অৱস্থা আমি বুজি পাওঁ। এই অনুষ্ঠানৰ যোগেৰে আপুনি কিমান লাভৱান হৈছে সেইটো আপুনি ভালদৰে জানিব। কিন্তু আপোনালোকৰ আগত এই অনুষ্ঠান আগবঢ়োৱা এই অধমে হ'লে ক'ব পাৰোঁ যে এই অনুষ্ঠানৰ জৰিয়তে এই অধম যথেষ্ট উপকৃত হৈছোঁ। কাৰণ আপোনালোকৰ আগত যিখিনি কথা আমি আগবঢ়াওঁ সেইখিনি কথা ঈশ্বৰৰ বাক্যই এই অধমকো কয়। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যক গুৰুত্ব সহকাৰে ল'বলৈ শিকিলে আমি আমাৰ জীৱনত নানা ধৰণে উপকৃত হ'মেই, তাত সন্দেহ নাই। এই অনুষ্ঠান সম্বন্ধে আপোনাৰ বাৰু কিবা জনাবলগীয়া কথা আছে নেকি? আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছোঁ পিতা, কিয়নো তোমাৰ চৰণত বহি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰি তোমাৰ মাত শুনিবলৈ তুমি আমাক আকৌ এই সুন্দৰ সুযোগ দিলা। প্ৰভু, আমি দুৰ্বল পাপী মানুহ, তোমাৰ নাম লোৱাৰেই যোগ্য নহওঁ, কিন্তু একমাত্ৰ প্ৰভু যীশুত ভৰসা কৰি তোমাৰ ওচৰ চাপিছোঁ পিতা। তুমি আমাৰ প্ৰাৰ্থনা শুনা, তোমাৰ বাক্য বুজাত আমাক সহায় কৰা, আমাৰ দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় শিক্ষা আমাক দিয়া, আমাৰ আত্মিক জীৱনৰ উন্নতিৰ বাবে আমাক শিকোৱা, আমাৰ প্ৰত্যেককে তোমাৰ প্ৰেমৰ সোৱাদ ল'বলৈ দিয়া, আমাৰ প্ৰত্যেকৰে আগত প্ৰভু যীশুৰ মাজেদি আগবঢ়োৱা পৰিত্ৰাণৰ আঁচনি প্ৰকাশ কৰা। অনুষ্ঠান শুনি থকা আৰু কিবা কাৰণত আজি শুনিব নোৱাৰা আমাৰ প্ৰতিজন শ্ৰোতাক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত প্ৰাণ দি আমাৰ পাপৰ প্ৰায়চিত্ত কৰি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়ালো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত আমি এই লেবিয়া পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ পৰা চাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি 16 নম্বৰ অধ্যায়ৰ পৰা চাম। এই 16 নম্বৰ অধ্যায়ত আমি পাওঁ মহাপ্ৰায়চিত্তৰ দিনৰ কথা। ইব্ৰী ভাষাত কোৱা হয় য়ম কিপুৰ বুলি। ইয়াৰ মাজেৰে আমাৰ বাবে অতি মূল্যৱান শাস্ত্ৰ শিক্ষা, আত্মিক শিক্ষা আছে। লেবিয়া পুস্তকত আমি এতিয়ালৈকে বলি বিধান, পুৰোহিতৰ কথা আৰু পাপৰ কথা আলোচনা কৰি আহিছোঁ। কিন্তু এতিয়া আমি আলোচনা কৰিবলৈ ওলোৱা বিষয়টোৱে পাপৰ সমস্যাটোৰ চূড়ান্ত সমাধানৰ কথাটো আমাৰ আগত দাঙি ধৰিছে। আমাৰ পৰিত্ৰাণৰ কাৰণে প্ৰভু যীশুৱে যিখিনি কৰি থৈ গ'ল সেইখিনি যে যথেষ্ট আৰু সম্পূৰ্ণ, সেই কথাটো আমি ইয়াত ভালদৰে মনত পেলাব পাৰোঁ। প্ৰভু যীশুৱে মানুহৰ পৰিত্ৰাণৰ বাবে কৰিবলগীয়া কামখিনি কৰিবলৈ যে পৃথিৱীলৈ আহিবলগীয়া আছিল, সেই কথাটোৰ আভাস এই য়ম কিপুৰ বা মহাপ্ৰায়চিত্তৰ দিনৰ কথাখিনিৰ যোগেদি প্ৰকাশ কৰা হৈছিল। কলচীয়া পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 16 আৰু 17 নম্বৰ পদত আমি এনেদৰে পাওঁ, এটাকে ভোজন বা পাণ বা উৎসৱ বা নজোন বা বিশ্ৰামবাৰৰ কথাত কোনেও তোমালোকৰ সুধবিচাৰ নকৰক, এই সকলো ভাবি বিষয়ৰ চাহ মাথোন, কিন্তু শৰীৰ খ্ৰীষ্টৰ। ভাবি বিষয়ৰ চাহ মানে এখন ছবি। যদিও ছবি বা ফটো এখনে আচল মানুহ বা আচল বস্তুটোৰ সম্পূৰ্ণ কথাখিনি দাঙি ধৰিব নোৱাৰে, কিন্তু বাস্তৱ ৰূপটোলৈকে আঙুলিয়াই দিয়ে। মহাপ্ৰাচিত্তৰ দিনৰ কাৰ্যখিনিও আচলতে প্ৰভু যীশুৱে মানৱৰ পৰিত্ৰাণৰ বাবে ক্ৰুচত সম্পন্ন কৰিবলগীয়া কাৰ্যখিনিৰ এখন ছবি। এই মহাপ্ৰাচিত্যৰ দিনৰ বিষয়ে ডক্টৰ কেলগে কোৱা কথা আমি অলপ উল্লেখ কৰিব খুজিছোঁ। তেওঁ কৈছিল, খুব সম্ভৱ এই মহাপ্ৰাচিত্যৰ দিনটো মুচিৰ যোগেদি ঈশ্বৰে দিয়া সমস্ত বিধি বিধানৰ ভিতৰত সকলোতকৈ প্ৰয়োজনীয় আৰু অৰ্থপূৰ্ণ আছিল। এই দিনটোতে মুচিৰ বিধানৰ আন সকলো বিধানৰ তুলনাত পাপৰ বিষয়টো অধিক গুৰুত্বপূৰ্ণ আৰু অৰ্থবহভাৱে সমাধা কৰা হৈছিল। মন কৰকচোন, 16 নম্বৰ পদত তেওঁবিলাকৰ আটাই পাপৰ নিমিত্তে, আকৌ 22 নম্বৰ পদত আৰু চাগটোৱে নিজৰ ওপৰত তেওঁবিলাকৰ সকলো অপৰাধ নিৰ্জন ঠাইলৈ বৈ নিব, আকৌ 21 নম্বৰ পদত আৰু ইছৰাইলৰ সন্তানবিলাকৰ সকলো অপৰাধ তাৰ ওপৰত স্বীকাৰ কৰি। সেই মহাপ্ৰাচিত্যৰ দিনা চাগটোৱে তেওঁলোকৰ সকলো অপৰাধ, সকলো পাপৰ প্ৰাচিত্য কৰিছিল। খ্ৰীষ্টৰ আগমন নোহোৱা পৰ্যন্ত মুচিৰ বিধানে ইয়াতকৈ আৰু উত্তম আন একো আগবঢ়াব পৰা নাছিল। আমি 10 নম্বৰ অধ্যায়ত পাইছিলোঁ, মহাপুৰোহিত হাৰুণৰ 2 সন্তান নাদব আৰু অবিহুৱে ঈশ্বৰৰ সাক্ষাৎ কৰা তম্বুৰ অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰাত ঈশ্বৰৰ অভিশাপত তৎক্ষণাতে মৃত্যুবৰণ কৰিছিল। সেই ঘটনাটোৰ পটভূমিতেই আচলতে এই মহাপ্ৰাচিত্যৰ দিনৰ দিহা আৰু নীতি নিৰ্দেশনাখিনি দিয়া হৈছে। 7 নম্বৰ মাহৰ 10 নম্বৰ দিনটোত এই মহাপ্ৰাচিত্যৰ দিনটো পালন কৰা হৈছিল। শাস্ত্ৰত এই দুয়োটা সংখ্যাৰেই বিশেষ তাৎপৰ্য আছে। 7 নম্বৰ মাহটো বিশ্ৰাম মাহ আৰু কাম কাজৰ পৰা জিৰণি লোৱাৰ সময়। গতিকে প্ৰভু যীশুত যে আমি জিৰণি পাওঁ, সেই কথাটো বুজাবলৈ এই 7 নম্বৰ মাহটো বাছি লোৱা হৈছিল। কিয়নো যেনেকৈ ঈশ্বৰে তেওঁৰ কৰ্মৰ পৰা বিশ্ৰাম কৰিলে, তেনেকৈ যিজনে তেওঁৰ বিশ্ৰামত সোমাল সেইজনেও নিজৰ কৰ্মৰ পৰা বিশ্ৰাম কৰিলে। ইব্ৰী 4:10। 10 সংখ্যাটোৱে সম্পূৰ্ণতা বুজায়। ঈশ্বৰে আজ্ঞা দিছিল 10টা 10 আজ্ঞা। তেওঁ আৰু এটা আজ্ঞা দিব পাৰিলেহেঁতেন, কিন্তু দিয়া নাছিল। তেওঁ মানুহৰ আয়ৰ 10 ভাগৰ এভাগ অৰ্থাৎ 10মাংশ বিচাৰিছিল আৰু ইছৰাইলৰ অৱশিষ্ট লোকসকলকো শাস্ত্ৰত 10মাংশ বুলি কোৱা হৈছে। 10 সংখ্যাটোৱে বুজায় ঈশ্বৰৰ মন আৰু উদ্দেশ্য, লক্ষ্য। 10 নম্বৰ দিনটোৱে বুজায় যে খ্ৰীষ্টই পিতৃ ঈশ্বৰৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ পৃথিৱীলৈ আহিল, মানুহৰ মুক্তিৰ বাবে, প্ৰায়চিত্তৰ বাবে। পুত্ৰ যীশুক আঘাত দিবলৈকে ঈশ্বৰে ভাল দেখিলে। প্ৰভু যীশু আহিছিল উপযুক্ত সময়ত, কাল সম্পূৰ্ণ হোৱাত। মহাপ্ৰাচিত্য শব্দটো আচলতে মূল ইব্ৰী শব্দ কফাৰৰ অসমীয়া প্ৰতিশব্দ। কফাৰ মানে ইংৰাজীত কাভাৰ অৰ্থাৎ ঢাকি দিয়া। পুৰণি নিয়মৰ দিনত ঈশ্বৰে পাপ একেবাৰে লৈ যোৱা নাছিল। প্ৰভু যীশুৰ আগমন নোহোৱা পৰ্যন্ত পাপ ঢাকিহে ৰাখিছিল। প্ৰভু যীশু আহিহে সকলো পাপ লৈ গ'ল, সকলো পাপৰ প্ৰকৃত অৰ্থত প্ৰায়চিত্ত কৰিলে। পাচনিৰ কৰ্ম 17 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদত এনেদৰে লিখা আছে, ঈশ্বৰে সেই অজ্ঞানতাৰ কাল সহিলে, কিন্তু এতিয়া সকলো ঠাইতে আটাই মানুহক মন পালটাবলৈ আজ্ঞা দিছে। ৰোমিয়া 3 নম্বৰ অধ্যায়ৰ 24 আৰু 25 নম্বৰ পদত আমি এনেদৰে পাওঁ, কিন্তু খ্ৰীষ্ট যীশুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি গণিত হয়। ঈশ্বৰে তেওঁৰ ধৈৰ্যগুণত পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে নিজ ধাৰ্মিকতা দেখুৱাবলৈ আৰু যিহতে যীশুত বিশ্বাস কৰাজন ধাৰ্মিক বুলি গণিত কৰিব পাৰে। মুঠতে মহাপ্ৰাচিত্যৰ দিনৰ বিধিবোৰে মানৱৰ মুক্তিৰ বাবে প্ৰভু যীশু যে আহিব আৰু মানৱৰ সকলো পাপৰ প্ৰাচিত্য কৰিব সেই কথাটোলৈকে আঙুলিয়াইছিল। আমাৰ মহাপুৰোহিত প্ৰভু যীশুখ্ৰীষ্টই আমাৰ হৈ মন্দিৰৰ একেবাৰে অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰা কথাটো এই মহাপ্ৰাচিত্যৰ বিধানে আমাৰ আগত দাঙি ধৰে। আৰু এতিয়া আমি লেবিয়া পুস্তকৰ 16 নম্বৰ অধ্যায়ৰ পৰা চাই যাম। প্ৰথমতে পাঠ কৰি দিম 1 আৰু 2 পদ। হাৰুণৰ যি দুজন পুত্ৰ জিহুৱাৰ ওচৰলৈ গৈ মৰা পৰিল, তেওঁবিলাকৰ মৃত্যুৰ পাছত জিহুৱাই মুচিক ক'লে, তেওঁ মুচিক এই কথা ক'লে, হাৰুণ মৰা নপৰিবৰ নিমিত্তে চন্দুকৰ ওপৰত থকা পাপাবৰণৰ সন্মুখলৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ পবিত্ৰ স্থানলৈ সকলো সময়ত নুসুমামৰ নিমিত্তে আজ্ঞা কৰা, কিয়নো মই পাপাবৰণৰ ওপৰত মেঘত দৰ্শন দিম। নাদব আৰু অবিহুৱে অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰি ঈশ্বৰৰ পৰা দণ্ড পাই মৃত্যুমুখত পৰাৰ পাছত মহাপ্ৰাচিত্যৰ দিনৰ এই বিধি বিধানবিলাক ঈশ্বৰে দিছিল। এই দুজন লোক কিয় মৰিব লগা হ'ল সেই কথাটোৰ ব্যাখ্যা এই মহাপ্ৰাচিত্যৰ দিনৰ কথাখিনিতে আছে। ঈশ্বৰ অতি পবিত্ৰ আৰু মানুহ যে অতিশয় পাপস্বভাৱী, সেই কথাটো এই মহাপ্ৰাচিত্যৰ দিনৰ বিধি বিধানবোৰে প্ৰকাশ কৰে। ঈশ্বৰ আৰু মানুহৰ মাজত এটা বিৰাট ব্যৱধান আছে আৰু এই কথা আমি জনা উচিত। কিন্তু আমি ঈশ্বৰক ধন্যবাদ দিয়া উচিত যে সেই বিশাল ব্যৱধান নোহোৱা কৰিবলৈ ঈশ্বৰেই এখন সংযোজক সেতু নিৰ্মাণ কৰিলে। ঈশ্বৰে আজি মানুহক তেওঁৰ ওচৰলৈ মাতি আছে, কিন্তু তেওঁ বান্ধি দিয়া বাটেৰেহে আমি তেওঁৰ ওচৰলৈ যাব লাগিব। যেতিয়া আমি ঈশ্বৰে বান্ধি দিয়া বাটেৰে তেওঁৰ ওচৰলৈ আহোঁ, তেতিয়া আমি হাঁহেৰে আহিব পাৰোঁ। এতেকে সেই ভাইবিলাক যীশুৱে আঁৰ কাপোৰেদি অৰ্থাৎ তেওঁৰ মাংসেদি যি নতুন আৰু জীৱনময় পথ আমাৰ কাৰণে আৱিষ্কাৰ কৰিলে, আমি সেই পথেদি যীশুৰ তেজৰ গুণে পবিত্ৰ স্থানত সোমাবলৈ সাহিয়াল হোৱাত আৰু ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত মহান আমাৰ এজন পুৰোহিতো থকাত আৰু কুবিবেকৰ পৰা আমাৰ হৃদয় শান্তি কৰা হোৱাত, আহা আমি সত্য হৃদয়ৰ সহিত সম্পূৰ্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁ হওক। ইব্ৰী 10:19-22 ঈশ্বৰে মানুহক তেওঁৰ ওচৰলৈ আহিবলৈ আহ্বান জনাই আছে, অৰ্থাৎ আমি তেওঁৰ বাটেৰে অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি তেওঁৰ ওচৰলৈ আহিব লাগিব। যেতিয়া আমি তেনেদৰে আহোঁ, আমি নিশ্চয়তাৰে আহিব পাৰোঁ। সেই সময়ত কিন্তু নিয়মটো বেলেগ আছিল। সকলো সময়তে ঈশ্বৰৰ পবিত্ৰ স্থানত পুৰোহিতে সোমাব নোৱাৰিছিল। মহাপুৰোহিতে সেই মহাপ্ৰাচিত্যৰ দিনাখন অতি পবিত্ৰ স্থানত সোমাব পাৰিছিল আৰু কোনেও নোৱাৰিছিল, আৰু সেইবাবেই নাদব আৰু অবিহু মৃত্যুমুখত পৰিবলগীয়া হৈছিল। আজি কিন্তু কথাটো বেলেগ। আমি আজি সকলো সময়তে সকলো ঠাইতে ঈশ্বৰৰ সন্মুখলৈ আহিব পাৰোঁ যদিহে আমি প্ৰভু যীশুৰ যোগেদি আহোঁ। এতিয়া 3-4 পদ্ধতি পাঠ কৰি দিছোঁ। হাৰুণে এইদৰে পবিত্ৰ স্থানত সোমাব। পাপাৰ্থক বলিৰ নিমিত্তে এটা দমৰা গৰু আৰু হোমৰ অৰ্থে এটা মতা মেৰ লগত ল'ব। তেওঁ সন সূতাৰ পবিত্ৰ বস্ত্ৰখন গাত ল'ব, সনৰ জাঙিয়াটো পিন্ধিব, সনৰ টঙালী গছ কঁকালত বান্ধিব আৰু সনৰ পাকটো পিন্ধিব। এইবোৰ পবিত্ৰ বস্তু, তেওঁ পানীত গা ধুই এইবোৰ পিন্ধিব। পাছে তেওঁ ইছৰাইলৰ সন্তানবিলাকৰ মণ্ডলীৰ পৰা পাপাৰ্থক বলি উৎসৰ্গ কৰিবলৈ দুটা ছাগ আৰু হোমৰ অৰ্থে এটা মতা মেৰ ল'ব। এই মহাপ্ৰাচিত্যৰ দিনৰ বিধি বিধানখিনিৰ বিশেষত্ব এয়ে আছিল যে গোটেই ৰীতি নীতি কেৱল মহাপুৰোহিতে পালন কৰিব লাগিছিল। তেওঁ কাৰো পৰা একো সহায় ল'ব নোৱাৰিছিল, গোটেইখিনি কাম তেওঁ কৰিব লাগিছিল। হাতেৰে কৰা পৰিশ্ৰমৰ লগতে মহাপুৰোহিত হিচাপে পালন কৰিবলগীয়া বিশেষ বিধিখিনিও। আন সকলো পুৰোহিত বাহিৰত আছিল, কেৱল মহাপুৰোহিতজনহে ভিতৰ সোমাব পাৰিছিল, কাৰণ প্ৰায়চিত্ত কৰা কামটো তেওঁহে কৰিব লাগিছিল। এই কথাটো মন কৰিবলগীয়া, কাৰণ তেওঁ আচলতে প্ৰভু যীশুখ্ৰীষ্টৰ এখন ছবিৰ নিচিনা আছিল। প্ৰভু যীশুখ্ৰীষ্টই অকলে এই পৃথিৱীৰ পাপৰ বোজা বহন কৰিছিল ক্ৰুচৰ ওপৰত। ক্ৰুচৰ ওপৰত তেওঁ কৈছিল, এলৈ এলৈ লামা সবক্তানি, অৰ্থাৎ তেওঁ যেতিয়া ক্ৰুচৰ ওপৰত আমাৰ পাপ নিজৰ গাত লৈছিল, তেতিয়া পিতৃ ঈশ্বৰ আৰু মানুহ সকলোৱে তেওঁক পৰিত্যাগ কৰাৰ নিচিনা হৈছিল। অৱশ্যে সেই সকলোখিনি পিতৃ ঈশ্বৰৰ পৰিকল্পনা মতেই হৈছিল, মানৱৰ মুক্তিৰ পথ প্ৰস্তুত কৰিবৰ কাৰণে। মহাপুৰোহিতে তেওঁৰ জাকজমকীয়া কাপোৰ শুলুকাই আন পুৰোহিতৰ নিচিনা কাপোৰ পিন্ধি ল'ব লাগিছিল। তেওঁ নিজে গা ধুই সেই কাপোৰ পিন্ধি ল'ব লাগিছিল, অৰ্থাৎ তেওঁ শুচি হ'ব লাগিছিল, কিন্তু জাকজমকতা এৰিব লাগিছিল। আমাৰ মহাপুৰোহিত প্ৰভু যীশুৱেও তেওঁৰ স্বৰ্গীয় গৌৰৱ মহিমা এৰি থৈ সাধাৰণ মানৱৰ ৰূপ পৰিধান কৰি ক্ৰুচত মৃত্যুবৰণ কৰিছিলহি। প্ৰভু যীশুৱে তেওঁৰ ঈশ্বৰত্ব ত্যাগ কৰি অহা নাছিল, কিন্তু স্বৰ্গৰ গৌৰৱ মহিমা এৰি থৈ সাধাৰণ মানুহৰ ৰূপ লৈ এই পৃথিৱীলৈ আহিছিল। 6 পদ, আৰু হাৰুণে নিজৰ নিমিত্তে লোৱা পাপাৰ্থক বলিৰ দমৰা গৰুটো আনি নিজক আৰু নিজ বংশক প্ৰায়চিত্ৰ কৰিব। প্ৰথমতে হাৰুণে নিজৰ বাবে এটা পাপাৰ্থক বলি আগবঢ়াব লাগিছিল, অৰ্থাৎ নিজৰ পাপৰ প্ৰায়চিত্ৰ কৰি ল'ব লাগিছিল। কিন্তু প্ৰভু যীশুৰ ক্ষেত্ৰত এই কথাটো প্ৰযোজ্য নহয়, কাৰণ তেওঁ আছিল সম্পূৰ্ণ নিষ্পাপ। তেওঁ নিজৰ বাবে নহয়, সমগ্ৰ মানৱ জাতিৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈহে ক্ৰুচত মৰি দিছিল। তেওঁ নিজৰ বাবে কেতিয়াও বলি আগবঢ়াব লগা হোৱা নাছিল। কিন্তু হাৰুণে প্ৰথমতে নিজৰ পাপমোচনৰ বাবে বলি আগবঢ়াই তাৰ পাছতহে ইছৰাইল জাতিৰ হকে বলি আগবঢ়াব পাৰিছিল। এতিয়া আমি 7 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে চাক দুটা লৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত জিহুৱাৰ আগত উপস্থিত কৰিব। পাছে হাৰুণে সেই দুটা চাগৰ বিষয়ে চিঠি খেলিব, এটা গুটি জিহুৱাৰ নিমিত্তে, আনটো অজাজেলৰ নিমিত্তে হ'ব। আৰু যি চাগৰ অৰ্থে জিহুৱাৰ নামত গুটি উঠিব, হাৰুণে সেই চাগটো লৈ পাপাৰ্থক বলিস্বৰূপে উৎসৰ্গ কৰিব। কিন্তু যি চাগৰ অৰ্থে অজাজেলৰ নামত গুটি উঠিব, তাক অজাজেললৈ অৰণ্যৰ ভিতৰলৈ পঠাবৰ নিমিত্তে তাৰে প্ৰায়চিত্ৰ কৰিবলৈ জিহুৱাৰ সন্মুখত তাক জীয়াই উপস্থিত কৰিব লাগিব। পাছে হাৰুণে নিজৰ নিমিত্তে লোৱা পাপাৰ্থক বলিৰ দমৰা গৰুটো আনি নিজক আৰু নিজ বংশক প্ৰায়চিত্ৰ কৰিব। তেওঁ নিজৰ নিমিত্তে লোৱা সেই পাপাৰ্থক বলিৰ দমৰা গৰুটো কাটিব আৰু জিহুৱাৰ সন্মুখত থকা বেদীৰ ওপৰৰ পৰা জ্বলা অঙঠাৰে এটা অঙঠা ধৰা ভৰাই আৰু মিহিকৈ গুৰি কৰা দুমুঠি সুগন্ধি ধূপ লৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আহিব আৰু তেওঁ মৰা নপৰিবৰ নিমিত্তে সাক্ষ্যফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণক যেন ধূপৰ ধোঁৱাই ঢাকে, এই নিমিত্তে সেই সুগন্ধি ধূপ জিহুৱাৰ সন্মুখত জুইত দিব। পাছে তেওঁ সেই দমৰাৰ অলপমান তেজ লৈ পূবফালে পাপাবৰণত আঙুলিৰে ছটিয়াব আৰু আঙুলিৰে পাপাবৰণৰ সন্মুখতো সেই তেজৰ কিছু লৈ 7 বাৰ ছটিয়াব। পাছে তেওঁ লোকবিলাকৰ পাপাৰ্থক বলিৰ চাকটো কাটি তাৰ তেজ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনি দমৰাৰ তেজ যেনেকৈ কৰে তেনেকৈ ইয়াৰ তেজকো কৰিব, অৰ্থাৎ পাপ বৰণত আৰু পাপাবৰণৰ সন্মুখত তাক ছটিয়াব। এইদৰে ইছৰাইলৰ সন্তানবিলাকৰ সকলো প্ৰকাৰ অশৌচ আৰু অপৰাধৰ কাৰণে তেওঁবিলাকৰ আটাই পাপৰ নিমিত্তেই তেওঁ পবিত্ৰ স্থান প্ৰায়চিত্ৰ কৰিব আৰু যি সাক্ষাৎ কৰা তম্বু তেওঁবিলাকৰ লগত তেওঁবিলাকৰ সকলো প্ৰকাৰ অশৌচৰ মাজত আছে তাকো তেওঁ সেইদৰে কৰিব আৰু প্ৰায়চিত্ৰ কৰিবলৈ পবিত্ৰ স্থানত তেওঁ সোমোৱাৰে পৰা নিজক, নিজ বংশক আৰু ইছৰাইলৰ গোটেই সমাজক প্ৰায়চিত্ৰ কৰি এটাই নোলোৱালৈকে কোনো মানুহ সাক্ষাৎ কৰা তম্বুত নাথাকিব। ইয়াত দুটা ছাগলীয়ে এটা পাপাৰ্থক বলি হৈছিল, এটাক পাপাৰ্থক বলি হিচাপে আগবঢ়োৱা হৈছিল আৰু আনটো অৰণ্যলৈ পঠাই দিয়া হৈছিল। প্ৰথমতে মহাপুৰোহিতে নিজৰ হৈ এটা দমৰা পাপাৰ্থক বলি হিচাপে আগবঢ়াই তাৰ তেজ লৈ অতি পবিত্ৰ স্থানত সোমাব লাগিছিল আৰু তাৰ পাছতে সকলোৰে হৈ ছাগলী এটা বলি দিব লাগিছিল। প্ৰভু যীশুৱেও ক্ৰুচত নিজকে বলি হিচাপে আগবঢ়াই তেওঁৰ নিজৰ তেজ লৈয়েই স্বৰ্গত পিতৃ ঈশ্বৰৰ সন্মুখলৈ গ'ল আৰু তেওঁ আজি আমাৰ মহাপুৰোহিত। আৰু এতিয়া আমি ইয়াত দেখিছোঁ যে মহাপুৰোহিতে গোটেই ইছৰাইল জাতিৰ হৈ কামটো কৰিছে আৰু এইটো কৰিব লগা হৈছে তেওঁলোকৰ পাপ আৰু অশুচিতাৰ কাৰণে। তেওঁলোকৰ কাৰণে পাপাৰ্থক বলি হিচাপে এটা ছাগলী বলি দিয়া হৈছিল, মহাপুৰোহিতে নিজৰ বাবে দমৰাটো বলি দিয়াৰ নিচিনাকৈয়ে। এই সকলোখিনিয়ে আচলতে আমাৰ হকে ক্ৰুচত প্ৰাণ দিয়া প্ৰভু যীশুৰ কথাই বুজায়। ক্ৰুচটো জৰুৰী নহয়, কিন্তু ক্ৰুচত যে আমাৰ হকে নিজৰ প্ৰাণ দিলে সেই প্ৰভু যীশুহে বেছি গুৰুত্বপূৰ্ণ। আৰু আচলতে দমৰা আৰু ছাগলীৰ তেজে আমাক মুক্তি দিবৰ কাৰণে যে যথেষ্ট নহয়, সেই কথাখিনি ইয়াত আমাক সোঁৱৰাই দিয়া হৈছে। এতেকে স্বৰ্গত থকা বিষয়ৰ যি নকল সেয়ে এইবোৰ উপায়েৰে সূচী কৰা হোৱা আৱশ্যক, কিন্তু আচল যি স্বৰ্গীয় সেয়ে ইয়াতকৈ শ্ৰেষ্ঠ বলিদানৰ দ্বাৰাই সূচী কৰা হোৱা আৱশ্যক। প্ৰভু যীশুৱে আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিলে তেওঁৰ নিজৰ বহুমূলীয়া তেজেৰে। এই বিশেষ দিনটোত মহাপুৰোহিতে গোটেই কামখিনি অকলে কৰিছিল। সেই বলিৰ তেজ মহাপুৰোহিতে অনুগ্ৰহৰ সিংহাসনত ছটিয়াই উঠি সেই তেজ লগা হাত জীয়া ছাগলীটোৰ মূৰত ৰাখি গোটেই ইছৰাইল জাতিৰ পাপ স্বীকাৰ কৰিব হয়তো অতি জঘন্য পাপ কিছুমানো থাকিব পাৰে, কিন্তু তেওঁ গোটেইবোৰ পাপ স্বীকাৰ কৰিব। সেই চাকটোৰ মূৰত হাত দিয়া মানে ইছৰাইলৰ সমস্ত পাপ চাকটোৰ ওপৰত দিয়াটোকেই বুজাইছিল। প্ৰভু যীশুৰ বিষয়েও এনেদৰে কোৱা হৈছে, আমি সকলোৱে ভেড়াৰ নিচিনাকৈ অপথে গৈছিলোঁ, প্ৰতিজনে নিজ নিজ বাট লৈছিলোঁ, আৰু যীহুৱাই আমাৰ সকলোৰে অপৰাধৰ ভাৰ তেওঁৰ ওপৰত দিলে। যীচয়া 53 অধ্যায় 6 নম্বৰ পদ। সেই জিয়া চাকটো অৰণ্যলৈকে লৈ যোৱা হৈছিল আৰু গোটেই ইছৰাইল জাতিৰ পাপ সি কঢ়িয়াই লৈ গৈছিল। প্ৰভু যীশুৱেও আমাৰ পাপ সম্পূৰ্ণৰূপে লৈ যায়। এনেদৰে মহাপুৰোহিতে মহাপ্ৰাচিত্যৰ দিনৰ গোটেই কামখিনি সমাধা কৰিছিল, কিন্তু তাৰ এবছৰ পাছতহে তেওঁ আকৌ অতি পবিত্ৰ স্থানত সোমাব পাৰিছিল। প্ৰভু যীশুৱে কিন্তু আমাৰ মহাপুৰোহিত হিচাপে আমাৰ পাপৰ প্ৰাচিত্য কৰি লগে লগে পিতৃ ঈশ্বৰৰ আগলৈ গ'ল আৰু এতিয়া আমাৰ হকে স্বৰ্গত অনবৰতেই নিবেদন কৰি আছে। সেই জিয়া চাকটোৱে গোটেই ইছৰাইল জাতিৰ পৰা পাপ কঢ়িয়াই লৈ গৈছিল আৰু ছাগলীটো অৰণ্যলৈ লৈ যোৱা মানুহজনে ঘূৰি আহি শুচি হ'ব লাগিছিল। পাপ যে অশুচি সেই কথাটো ইয়াতে প্ৰকাশ পাইছে। প্ৰিয় শ্ৰোতা, পাপ অতি অশুচি আৰু পাপে মানুহক ঈশ্বৰৰ পৰা বিচ্ছিন্ন কৰে, কিন্তু খ্ৰীষ্টই ক্ৰুচত নিজৰ অমূল্য তেজ বোৱাই আমাৰ পাপৰ প্ৰাচিত্য কৰিলে। গতিকে তেওঁত বিশ্বাস স্থাপন কৰি আমি পিতৃ ঈশ্বৰৰ সৈতে আকৌ সম্বন্ধ স্থাপন কৰিব পাৰোঁ। এতিয়া 29-34 নম্বৰ পদলৈকে পঢ়িলে আমি দেখোঁ যে এই দিনটো শোক কৰা দিন আছিল, কাৰণ সেইদিনা পাপৰ কথা মনত পেলাই শোক কৰিব লাগিছিল। পাপৰ স্থায়ী সমাধান, স্থায়ী প্ৰাচিত্য নোহোৱা পৰ্যন্ত সেই দিনটো পালন কৰি আহিছিল ইছৰাইল জাতিয়ে। কিন্তু সেই মহাপ্ৰাচিত্যৰ দিনটোৰ সকলোখিনি কথা প্ৰভু যীশুৱে তেওঁৰ ক্ৰুচীয় মৃত্যুৰ যোগেদি সম্পূৰ্ণ কৰিলে। এতিয়া আৰু আমি বছৰি বছৰি তেনেকুৱা একো বিধি বিধান পালন কৰাৰ প্ৰয়োজন নাই, কাৰণ প্ৰভু যীশুৱে এবাৰতে সমগ্ৰ মানৱ জাতিৰ পাপৰ প্ৰাচিত্য কৰি থৈ গ'ল। আজি আমি কেৱল তেওঁক আমাৰ পৰিত্ৰাতা, আমাৰ মহাপুৰোহিত হিচাপে গ্ৰহণহে কৰিব লাগে। সেই কাম বাৰু আপুনি কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।